দ্বিতীয় বিতৰ অধ্যায় তিনি। হে প্ৰিয়বিলাক, মই তোমালোকলৈ লিখা এইখন এতিয়া দ্বিতীয় পত্ৰ। এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই তোমালোকৰ নিৰ্মল চিত্তক চেতনা দিছো। পবিত্ৰ ভাৱবাদীসকলে পূৰ্বে কোৱা কথাবোৰ আৰু তোমালোকৰ পাচনিবিলাকে কোৱা ত্ৰাণকৰ্তা প্ৰভুৰ আজ্ঞা তোমালোকে যেন সোঁৱৰণ কৰা, তাৰ কাৰণে লিখিছো। প্ৰথমে ইয়াকেই জানিছা যে শেষ কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰীবিলাক উপস্থিত হব। তেওঁবিলাকে নিজ নিজ কু অভিলাষৰ দৰে চলিব আৰু কব, তেওঁৰ আগমনৰ প্ৰতিজ্ঞা কতা? কিয়নো যেতিয়াৰে পৰা পিতৃসকল নিদ্ৰিত হল, তেতিয়াৰে পৰা, এনেকি সৃষ্টিৰ আদিৰে পৰা আটাইবোৰ তেনেই আছে। কাৰণ তেওঁবিলাকে ইচ্ছামতে ইয়াকে পাহৰি যায় যে আকাশমণ্ডল আৰু জলৰ পৰা আৰু জলৰ দ্বাৰাই স্থিতি প্ৰাপ্ত পৃথিৱী ঈশ্বৰৰ বাক্যৰ গুণে আগৰে পৰা আছে, আৰু সেইবোৰৰ দ্বাৰাই তেতিয়াৰ জগত জলপ্লাৱিত হৈ বিনষ্ট হৈছিল। কিন্তু সেই একে বাক্যৰ গুণে এই বৰ্তমান কালৰ আকাশমণ্ডল আৰু পৃথিৱী ভক্তিহীন মানুহবিলাকৰ বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ জুইৰ কাৰণে সঞ্চিত আছে। কিন্তু হে প্ৰিয়বিলাক, তোমালোকে এই এটা কথা নাপাহৰিবা যে প্ৰভুৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা। কোনো কোনোৱে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে। কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন পালতনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি তোমালোকলৈ দীৰ্ঘ সহিষ্ণু হয়। কিন্তু চোৰৰ নিচিনাকৈ প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডলে হু হু শব্দ কৰি গুচি যাব আৰু মূল বস্তুবোৰ দগ্ধ হৈ লয়প্ৰাপ্ত হব, আৰু পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব। এইদৰে এই আটাইবোৰ লয়ৰ পাত্ৰ হোৱা দেখি তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাংক্ষা কৰি কৰি সকলো পবিত্ৰ আচাৰ ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত, সেই দিনৰ কাৰণে আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হব আৰু মূল বস্তুবোৰ দগ্ধ হৈ গলি যাব। কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছো, সেইবোৰত ধাৰ্মিকতা নিবাস কৰে। এতেকে হে প্ৰিয়বিলাক, এই সকলোলৈ অপেক্ষা কৰি তোমালোকে যেন তেওঁৰ আগত নিষ্কলংক আৰু নিৰ্দোষী হৈ শান্তিৰে প্ৰকাশিত হোৱা, তাৰ কাৰণে যত্ন কৰা, আৰু আমাৰ প্ৰভুৰ দীৰ্ঘ সহিষ্ণুতাক পৰিত্ৰাণ বুলি জ্ঞান কৰা। এইদৰে আমাৰ প্ৰিয় ভাই পৌলেও তেওঁক দিয়া জ্ঞান অনুসাৰে তোমালোকলৈ লিখিল, আৰু এইবোৰ বিষয়ৰ প্ৰসংগ কৰি এইদৰে তেওঁৰ সকলো পত্ৰটো লিখিলে। সেইবোৰত কোনো কোনো বুজিবলৈ টান কথা আছে, অজ্ঞান আৰু চঞ্চল মানুহবিলাকে নিজৰ এই বিনাশৰ অৰ্থে যেনেকৈ শাস্ত্ৰৰ আনবোৰৰ, তেনেকৈ সেইবোৰৰো অৰ্থান্তৰ কৰে। এতেকে সেই প্ৰিয়বিলাক, তোমালোকে এই সকলো আগেই জানি ধৰ্মহীনবিলাকৰ ভ্ৰান্তিলৈ নিয়া হৈ নিস্থিৰতাৰ পৰা যেন পতিত নোহোৱা, এইদৰে সাৱধানে থাকা, আৰু আমাৰ প্ৰভু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা, এতিয়া আৰু অনন্তকাললৈকে তেওঁৰ মহিমা হওক। আমিন।